এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া ৬ বজাৰ বাতৰি পঢ়িছো সংগীতা শৰ্মাই। ৰাজ্যৰ 50খন নিৰ্বাচনী জিলাত স্থাপিত 52টা ভোটগণনা কেন্দ্ৰত অহা 4 জুনত হ'বলগীয়া ভোটগণনাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে আজি গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে পুৱা 8 বজাত আৰম্ভ হ'বলগীয়া ভোটগণনাৰ বাবে মুঠ 5823গৰাকী বিষয়া কৰ্মচাৰীক নিয়োগ কৰা হৈছে। ভোটগণনা স্বচ্ছ পদ্ধতিৰে সম্পন্ন কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যে নিৰ্বাচন আয়োগে 64গৰাকী সাধাৰণ পৰ্যবেক্ষকক নিযুক্তি দিছে বুলিও তেওঁ লগতে জানিবলৈ দিয়ে। শ্ৰীগোৱেলে কয় যে মুঠ 52টা ভোটগ্ৰহণ কেন্দ্ৰত 1941খন ভোটগণনাৰ মেজৰ ব্যৱস্থা কৰা হৈছে। আনহাতে আজিৰ দিনটোলৈ ৰাজ্যৰ 14গৰাকী ৰিটাৰ্ণিং বিষয়াই 128,299খন ডাকবেলত লাভ কৰিছে বুলি জানিবলৈ দি তেওঁ লগতে কয় যে যোৰহাট লোকসভা সমষ্টিত সৰ্বাধিক সংখ্যক ডাকবেলত লাভ কৰা হৈছে। ইপিনে ভোটগণনাৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। জিলাখনত হোৱা দুধনৈ আৰু গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টি দুটা, গুৱাহাটী লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে গোৱালপাৰা পূব আৰু জলেশ্বৰ বিধানসভা সমষ্টি, ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে। সেয়ে দুয়োটা লোকসভা সমষ্টিৰ বিপৰীতে জিলাখনত থকা 4টা বিধানসভা সমষ্টিৰ ভোটগণনা গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত বহুমুখী প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। চৰাইদেউ জিলা পথ সুৰক্ষা সমিতিৰ ষষ্ঠ বাৰ্ষিক বৈঠক আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। জিলা আয়ুক্ত তথা জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ নিবেদন দাস পাটোৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ সকলো অঞ্চল সামৰি সম্ভাব্য পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে পৰ্যালোচনা কৰা হয়। পথ সুৰক্ষা সমিতিৰ সকলো সদস্যক নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰাৰ লগতে অনাগত দিনত জিলাখনত দুৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত কাম কৰি যাবলৈ তেওঁ আহান জনায়। বৈঠকত জিলা আয়ুক্তগৰাকীয়ে ৰাজপথত সুৰাপান কৰি যান বাহন চলোৱা লোকৰ বিৰুদ্ধে অভিযান তীৱতৰ কৰিবলৈ আবকাৰী বিভাগক নিৰ্দেশ দিয়ে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 2023-24 পৰ্যটন বৰ্ষৰ আজি অন্ত পৰিছে। এই বৰ্ষটোতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ভূটানৰ ৰজাকে ধৰি বহুসংখ্যক পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰে। সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই উদ্যানখনত আজিৰে পৰা হাতী ছাফাৰী, জীপ ছাফাৰীৰ লগতে পৰ্যটকৰ প্ৰৱেশ বন্ধ কৰিছে। তিনিচুকীয়াৰ জিলা আয়ুক্ত স্বপ্নিল পালে আজি জিলাখনৰ সূৰ্যোদয় মুক্ত আশ্ৰয় গৃহ পৰিদৰ্শন কৰি শিশুগৃহৰ কৰ্মচাৰীৰ লগতে পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে। সূৰ্যোদয়ৰ সঞ্চালকগৰাকীয়ে আয়ুক্ত শ্ৰীপালক শিশুৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বিভিন্ন দিশ সম্পৰ্কে আলোকপাত কৰে। জিলা আয়ুক্তগৰাকীয়ে শিশুগৃহৰ শিশুসকলক পায়স বিতৰণ কৰাৰ লগতে আশ্ৰয় গৃহলৈ অহা যোৱা কৰা পথছোৱা শীঘ্ৰে মেৰামতি কৰাৰ আশ্বাস দিয়ে। মাজুলী জিলা কৃষি বিভাগৰ উদ্যোগত জিলাখনৰ কেইবাটাও গাঁও পঞ্চায়তত আজিৰে পৰা 28 জুনলৈ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ পৰিপূৰ্ণতা অভিযান কাৰ্যসূচীৰ অধীনত বিশাল সজাগতামূলক শিবিৰ অনুষ্ঠিত হৈছে। হিতাধিকাৰী কৃষকসকলৰ সুবিধাৰ্থে গাঁও পঞ্চায়তসমূহত মাহজোৰা কাৰ্যসূচীৰে এই শিবিৰৰ আয়োজন কৰা হৈছে। শিবিৰসমূহত কৃষি বিভাগৰ বিষয়া, কৰ্মচাৰীৰ লগতে বেংক তথা সামূহিক সেৱা কেন্দ্ৰৰ কৰ্মচাৰীয়ে কৃষকসকলক আঁচনি সম্বন্ধীয় বিভিন্ন সমস্যা সমাধানৰ বাবে সহায় কৰিব। এই কাৰ্যসূচীত অংশ লৈ কৃষকসকলে আঁচনিৰ সুবিধা লাভৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাৰ সমাধান লাভ কৰিবলৈ সমৰ্থ হ'ব। তিনিচুকীয়া জিলাৰ উন্নয়ন সন্দৰ্ভত আজি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জিলা উন্নয়ন আয়ুক্ত পবিত্ৰ কুমাৰ দাসৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত বিভিন্ন উন্নয়নমূলক কামৰ খতিয়ান লোৱাৰ লগতে তিনিচুকীয়াৰ উন্নয়নমূলক কামৰ অগ্ৰগতি সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত জিলাখনৰ সহকাৰী আয়ুক্ত, বিভিন্ন পৌৰসভা, নগৰ সমিতিৰ কাৰ্যবাহী বিষয়া, বিভিন্ন বিভাগৰ মুৰববী বিষয়াসকল উপস্থিত থাকে। যোৰহাট জিলাৰ নাগিনীজান চাহবাগিচাৰ 9 নম্বৰ লাইনত আফ্ৰিকান চুৱাইন ফিভাৰ ধৰা পৰিছে। যোৰহাট জিলা আয়ুক্তই এই সন্দৰ্ভত পশুৱাইন 2009-6-1 ধাৰাৰ সংক্ৰামক আৰু সংক্ৰমিত ৰোগ প্ৰতিৰোধ নিয়ন্ত্ৰণৰ অধীনত বাগিচাখনৰ 9 নম্বৰ লাইনক আফ্ৰিকান চুৱাইন ফিভাৰৰ মূল কেন্দ্ৰ হিচাপে ঘোষণা কৰিছে। এই সম্পৰ্কে জাৰি কৰা অধিসূচনা অনুসৰি নাগিনীজান চাহবাগিচাৰ 9 নম্বৰ লাইনৰ পৰা 10 কিলোমিটাৰ এলেকাৰ ভিতৰত গাহৰি বেপাৰৰ লগতে আদান প্ৰদান, বিক্ৰী আদি কাৰ্য বন্ধ কৰিব লাগিব। মাজুলীৰ আউনীআটী উচ্চ মাধ্যমিক বিদ্যালয়ত আজি এটা বেচৰকাৰী সংগঠনৰ উদ্যোগত জাবৰৰ ব্যৱস্থাপনা সন্দৰ্ভত এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। ষষ্ঠমানৰ পৰা দশমান শ্ৰেণীৰ 152জন ছাত্ৰ ছাত্ৰীয়ে এই সভাত অংশগ্ৰহণ কৰে। সভাৰ অন্তত ছাত্ৰ ছাত্ৰীসকলে শুকান, ভিজা আৰু ঘৰুৱা বিপদজনক জাবৰৰ ঠাইতে ফিত কৰি ব্যৱস্থাপনা আঁকোৱালি লৈ জাবৰ মুক্ত মাজুলী গঢ়াৰ শপত লয়।